Ea, agah bani. Batori khoyte, moi Bobon Kumar Bora. Eter pradhan batori khomot ase. Khomoggor astoy aji swadhinota sangrami totha janajatiya neta Bhagavan Birsa Mundar janti janajatiya gorob divas hisabe palon korise. Pradhanmantri Narendra Modi aji Gujaratar Dediyapara nagoror 9,700 কোটিৰ অধিক টকা ব্যয় সাপেক্ষে ভালেমান উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ভাৰতীয় বায়ুসেনাই কাইলৈৰ পৰা ফ্ৰান্সত হ'বলগীয়া দ্বিপাক্ষিক বিমান অনুশীলন গৰুৰ 2025ৰ অষ্টম সংস্কৰণত অংশ ল'ব। ইউক্ৰেইনৰ আক্ৰমণত ৰাছিয়াৰ নভৰোচিস্কৰ এটা তেল ৰপ্তানি কেন্দ্ৰ ক্ষতিগ্ৰস্ত হৈছে আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ ইডেন গাৰ্ডেন্সত অনুষ্ঠিত ক্ৰিকেট টেষ্টখন আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে। এতিয়া বিতং বাতৰি। সমগ্ৰ ৰাষ্ট্ৰই আজি স্বাধীনতা সংগ্ৰামী তথা জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ জয়ন্তী জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰিছে। চৰকাৰে জনজাতীয় ইতিহাসক জীৱন্ত কৰি ৰখাৰ গুৰুত্বৰ বিষয়ে উপলব্ধি কৰি 2021 চনৰ পৰা 15 নৱেম্বৰৰ দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰি আহিছে। সময়ৰ লগে লগে এই উৎসৱ জনজাতীয় গৌৰৱ সপ্তাহলৈ ৰূপান্তৰিত হৈছে আৰু দেশৰ প্ৰান্তে প্ৰান্তে সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শনী আৰু শিক্ষামূলক কাৰ্যসূচীৰে জনজাতীয় নায়ক বিৰচা মুণ্ডাৰ জীৱন আৰু কাৰ্যক জীয়াই ৰখাৰ প্ৰয়াস কৰা হৈছে। চৰকাৰে জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতি বিজড়িত সংগ্ৰহালয় আৰু স্মাৰকসমূহৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰি আহিছে। এই উদ্দেশ্যে দেশৰ 10খন ৰাজ্যত 11টা সংগ্ৰহালয়ত অনুমোদন দিয়া হৈছে আৰু ইয়াৰে 3টা ইতিমধ্যে উন্মোচন কৰা হৈছে। এইসমূহৰ ভিতৰত ৰাঁচীৰ বিৰচা মুণ্ডা স্মাৰক উদ্যান আৰু সংগ্ৰহালয়টো অন্যতম। একেদৰে ৰায়পুৰৰ জনজাতীয় ডিজিটেল সংগ্ৰহালয়টো বীৰ নাৰায়ণ সিঙৰ নামেৰে নামকৰণ কৰা হৈছে। জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি নতুন দিল্লীৰ সাংসদ ভৱনৰ চৌহদত ভগৱান বিৰচা মুণ্ডালৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে সামাজিক মাধ্যমযোগে কয় যে বিৰচা মুণ্ডাৰ জন্মবাৰ্ষিকী 2021 চনৰ পৰা ৰাষ্ট্ৰজুৰি জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰি অহা হৈছে। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে তেওঁৰ বাৰ্তাত কয় যে বিৰচা মুণ্ডাই প্ৰজ্বলিত কৰা দেশভক্তিৰ বন্তিগছি প্ৰজন্ম প্ৰজন্ম ধৰি জ্বলি থাকিব। বিৰচা মুণ্ডা আৰু অন্য জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ কাহিনী অমৰ হৈ থাকিব বুলি তেওঁ মন্তব্য কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই নিজৰ বাৰ্তাত কয় ৰাষ্ট্ৰীয় স্বাৰ্থ, জনজাতীয় লোকৰ উন্নয়ন আৰু আত্মসন্মানৰ বাবে বিৰচা মুণ্ডাৰ নজিৰবিহীন সংগ্ৰাম সদায় অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰেল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও বিৰচা মুণ্ডাৰ 150 বছৰীয়া জয়ন্তী উপলক্ষে আজি জনজাতীয় নেতাগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁ বাৰ্তাত কয় যে বিৰচা মুণ্ডা অকল জনজাতীয় সমাজৰেই নহয় বৰং সমগ্ৰ দেশৰ বাবে গৌৰৱ আছিল। শ্ৰীবৈষ্ণৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত জনজাতীয় গৌৰৱ দিৱস উপলক্ষে দেশবাসীক ওলগ জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি গুজৰাটৰ জনজাতীয় বসতি প্ৰধান নৰ্মদা জিলাৰ দেদিয়াপাৰা নগৰত 9,700 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ভালেমান উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। স্বাস্থ্য, আন্তঃগাঁথনি, শিক্ষা আৰু ঐতিহ্যৰ সৈতে জড়িত এই প্ৰকল্পসমূহত জনজাতীয় সবলীকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। কিম্বদন্তী জনজাতীয় নেতা তথা স্বাধীনতা সংগ্ৰামী ভগৱান বিৰচা মুণ্ডাৰ 150 বছৰীয়া জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি পালন কৰা জনজাতীয় গৌৰৱ দিৱস উপলক্ষে এই প্ৰকল্পসমূহ মুকলি কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে বিৰচা মুণ্ডাৰ জন্মবাৰ্ষিকী উপলক্ষে আয়োজিত এটা সমাৱেশত ভাষণ দি কয় যে এই পবিত্ৰ ক্ষণত আমি সবকা সাথ সবকা বিকাশ মন্ত্ৰ সুদৃঢ় কৰাৰ বাবে সংকল্পবদ্ধ হোৱা উচিত। তেওঁ কয় যে জনজাতীয় গৌৰৱ হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ চেতনাৰ অবিচ্ছেদ্য অংগৰূপে পৰিগণিত হৈ আহিছে। যেতিয়াই দেশক সন্মান, আত্মসন্মান আৰু স্বশাসনৰ প্ৰশ্ন উঠিছিল তেতিয়াই জনজাতীয় সমাজে সন্মুখৰ পৰা নেতৃত্ব দি আহিছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশে স্বাধীনতা সংগ্ৰামত জনজাতীয় সমাজৰ অৱদানৰ কথা পাহৰিব নোৱাৰে। তেওঁ লগতে আজিয়েই শ্ৰীগোবিন্দ গুৰুপীঠ জনজাতীয় ভাষা প্ৰসাৰ কেন্দ্ৰ স্থাপন কৰা বুলি উল্লেখ কৰে। এই কেন্দ্ৰত জনজাতিসমূহৰ দোৱানৰ বিষয়ে অধ্যয়ন কৰা হ'ব বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে কেন্দ্ৰটোত জনজাতীয় লোকসকলৰ সৈতে জড়িত কাহিনী আৰু গীতসমূহ সংৰক্ষণ আৰু সংগ্ৰহ কৰা হ'ব। ইয়াৰ পূৰ্বে শ্ৰীমোদীয়ে মুম্বাই আহমেদাবাদ দ্ৰুত গতিসম্পন্ন ৰেল কৰিডৰৰ প্ৰগতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে গুজৰাটৰ চুৰাটত নিৰ্মীয়মান বুলেট ট্ৰেইন ষ্টেচন পৰিদৰ্শন কৰে। শ্ৰীমোদীয়ে বিষয়াসকলৰ সৈতে কথা পাতে আৰু কাম কাজৰ বুজ লয়। মুম্বাই আহমেদাবাদ দ্ৰুত গতিসম্পন্ন ৰেল কৰিডৰৰ কাম সম্পূৰ্ণ হলে মুম্বাই আৰু আহমেদাবাদৰ মাজৰ যাত্ৰাৰ সময় দুঘণ্টালৈ হ্ৰাস পাব। শ্ৰীমোদীয়ে লগতে চাকবাৰা তালুকাৰ দেৱমুগ্ৰা গাঁৱত জনজাতীয় সমুদায়ৰ জনগোষ্ঠীয় দেৱী পাণ্ডৰী মাতাৰ মন্দিৰত পূজা অৰ্চনা আগবঢ়ায়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি সুলভ মূল্যৰ ঔষধ আৰু চিকিৎসাৰ বাবে নিৰ্ভৰযোগ্য সামগ্ৰী যোগানৰ বাবে আৰম্ভ কৰা অমৃত সেৱাৰ দশম বৰ্ষপূৰ্তি উপলক্ষে নতুন দিল্লীত আয়োজন কৰা বিশেষ অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে এই সেৱাৰ জৰিয়তে ৰোগীসকলে বিগত 10 বছৰত 8,500 কোটিতকৈও অধিক ধনৰ ৰাহি কৰিবলৈ সমৰ্থ হৈছে। ৰোগীসকলে দেশৰ কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 255খন অমৃত ফাৰ্মাচীত 6,500ৰো অধিক ঔষধৰ লগতে বিভিন্ন চিকিৎসা সামগ্ৰী অতি সুলভ মূল্যত লাভ কৰি আছে। আজি অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে নতুনকৈ 10খন অমৃত ফাৰ্মাচীৰ উদ্বোধন কৰাৰ লগতে সমগ্ৰ দেশতে 500খন অমৃত ফাৰ্মাচী মুকলি কৰাৰ লক্ষ্যৰ কথা প্ৰকাশ কৰে। প্ৰতিখন চিকিৎসা মহাবিদ্যালয় আৰু জিলা চিকিৎসালয়তো অমৃত ফাৰ্মাচীৰ সুবিধা প্ৰদানৰ বিষয়তো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। ভাৰতীয় বায়ুসেনাই কাইলৈৰ পৰা ফ্ৰান্সত হ'বলগীয়া দ্বিপাক্ষিক বিমান অনুশীলন গৰুড় 25ৰ অষ্টম সংস্কৰণত অংশ ল'ব। 27 নৱেম্বৰলৈকে চলিব লগা এই অনুশীলন ভাৰতীয় বায়ুসেনাই ফ্ৰান্সৰ বায়ু আৰু মহাকাশ বাহিনীৰ সৈতে একেলগে আয়োজন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই অনুশীলনৰ লক্ষ্য হৈছে বাস্তৱিক অভিযানৰ পৰিৱেশত নিজৰ যুদ্ধ কৌশল আৰু প্ৰক্ৰিয়াৰ সংশোধন কৰা। মন্ত্ৰালয়ে লগতে কয় যে এই অনুশীলনে দুয়োখন দেশৰ বায়ুসেনাক পেছাদাৰীভাৱে বাৰ্তালাপ কৰাৰ লগতে অভিজ্ঞতাৰ আদান প্ৰদান আৰু অনুশীলনৰ শ্ৰেষ্ঠ কৌশলসমূহত আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। অনুশীলনৰ সময়ত ভাৰতীয় বায়ুসেনাৰ SU-30 MKI বিমানে ফ্ৰান্সৰ মাল্টিৰোল যুঁজাৰু বিমানৰ সৈতে জটিল যুদ্ধ পৰিস্থিতিত অনুশীলন কৰাৰ লগতে এয়াৰ টু এয়াৰ কম্বেট, প্ৰতিৰক্ষা আৰু যুটীয়াভাৱে অভিযানত অংশ ল'ব। ৰাষ্ট্ৰীয় তদন্ত সংস্থা NIAয়ে দিল্লীৰ লালকিল্লাৰ সমীপত অলপতে হোৱা বোমা বিস্ফোৰণৰ সংক্ৰান্তত কালি সন্ধিয়া পশ্চিমবংগৰ উত্তৰ দিঞ্জাপুৰৰ জিলাৰ ইছলামপুৰৰ পৰা নূৰ আলম নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। নূৰ আলম উত্তৰ দিঞ্জাপুৰ জিলাৰ বাসিন্দা আৰু ফৰিদাবাদৰ অলফালাহ বিশ্ববিদ্যালয়ৰ ছাত্ৰ। আৰক্ষীয়ে প্ৰকাশ কৰা মতে তেওঁ বিবাহ অনুষ্ঠানত ভাগ লোৱাৰ বাবে গাঁওখনলৈ আহিছিল। ভাৰতীয় বায়ুসেনাৰ 3খন বিমান দুঘণ্টাৰ ভিতৰত বৈদ্যুতিক বিসংগতিৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি পাকিস্তানৰ সমৰ্থনকাৰী সামাজিক মাধ্যমৰ এটা হেণ্ডেলে প্ৰকাশ কৰা ভুৱা দাবী চৰকাৰে অস্বীকাৰ কৰিছে। PIBৰ তথ্য পৰীক্ষণ কেন্দ্ৰই এই দাবীক ভুৱা বুলি প্ৰকাশ কৰি কয় যে ভাৰতীয় বায়ুসেনাই ইতিমধ্যে আনুষ্ঠানিকভাৱে স্পষ্ট কৰিছে যে বায়ুসেনাৰ এখন প্ৰশিক্ষণৰ বিমান নিয়মীয়া প্ৰশিক্ষণ অভিযানৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। ভাৰতীয় বায়ুসেনাই লগতে কয় যে এই ঘটনাত অসামৰিক সম্পত্তিৰ কোনো ক্ষতি হোৱা নাই। চৰকাৰে নাগৰিকসকলক এনে ভুল তথ্যৰ প্ৰতি সতৰ্ক হ'বলৈ আৰু এনে তথ্য বিশ্বাস কৰাৰ আগতে চৰকাৰী উৎসৰ পৰা পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। ৰাছিয়াৰ বন্দৰ চহৰ নভৰছিস্কৰ এটা গুৰুত্বপূৰ্ণ তেল ৰপ্তানি কেন্দ্ৰত ইউক্ৰেইনে কালি নিশাৰ ভাগত আক্ৰমণ কৰাৰ ফলত সমগ্ৰ অঞ্চলটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগতে টাৰ্মিনেলৰ আন্তঃগাঁথনিৰ যথেষ্ট ক্ষতিসাধন হৈছে। উল্লেখযোগ্য যে কিয়েভৰ ওপৰত ৰাছিয়াই আক্ৰমণ কৰাৰ সময়তে ইউক্ৰেইনে এই আক্ৰমণ সংঘটিত কৰিছে। ইউক্ৰেইনৰ বাহিনীয়ে ৰাছিয়াৰ অন্যতম বৃহৎ তেল ৰপ্তানি কেন্দ্ৰটো লক্ষ্য কৰি কৰা আক্ৰমণৰ কথা দুয়োখন দেশৰ বিষয়াসকলে ইতিমধ্যে স্বীকাৰ কৰিছে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ কলকাতাৰ ইডেন গাৰ্ডেন্সত অনুষ্ঠিত দুখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন খেল আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে। দক্ষিণ আফ্ৰিকাই আজি দ্বিতীয় দিনাৰ খেলৰ সামৰণিৰ পৰলৈকে দ্বিতীয় ইনিংছত 7টা উইকেটৰ বিনিময়ত 93 ৰান সংগ্ৰহ কৰি খেলি আছে। আজিৰ খেলত টেম্বা বাবুমাই 29 আৰু কৰবিন বছে 1 ৰান কৰি খেলি আছে। দক্ষিণ আফ্ৰিকা ভাৰতৰ প্ৰথম ইনিংছতকৈ 63 ৰানত আগবাঢ়ি আছে। ইয়াৰ পূৰ্বে ভাৰতে আজি 189 ৰানত প্ৰথম ইনিংছ সামৰে। ভাৰতৰ হৈ কে এল ৰাহুলে সৰ্বাধিক 39 ৰান কৰে। ৱাশ্বিংটন সুন্দৰে 29 ৰানৰ বৰঙণি আগবঢ়ায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ পঢ়ি দিছো। সমগ্ৰ ৰাষ্ট্ৰই আজি স্বাধীনতা সংগ্ৰামী তথা জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ জয়ন্তী জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি গুজৰাটৰ দেদিয়াপাৰা নগৰত 9,700 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ভালেমান উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ভাৰতীয় বায়ুসেনাই কাইলৈৰ পৰা ফ্ৰান্সত হ'বলগীয়া দ্বিপাক্ষিক বিমান অনুশীলন গৰুড় 2025ৰ অষ্টম সংস্কৰণত অংশ ল'ব। ইউক্ৰেইনৰ আক্ৰমণত ৰাছিয়াৰ নভৰছিস্কৰ এটা তেল ৰপ্তানি কেন্দ্ৰ ক্ষতিগ্ৰস্ত হৈছে আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ইডেন গাৰ্ডেন্সত অনুষ্ঠিত ক্ৰিকেট টেষ্টখন আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে।
এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।